Acarruvanê. বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছে যে প্ৰধানমন্ত্ৰীয়ে ৰাজনীতিৰ সংস্কৃতি, সংজ্ঞা, শৈলী আৰু দৃষ্টিভংগী সলনি কৰি ৰাজনীতিত বিপ্লৱৰ সূচনা কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মূলসূঁতিৰ সংবাদ মাধ্যমে কৰ্ম সংস্থাপনহীনতা আৰু বৰ্ধিত মুদ্ৰাস্ফীতিৰ লেখীয়া বিষয়সমূহক একাষৰীয়া কৰা বুলি মন্তব্য কৰিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতীয় সংবিধানৰ প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 134সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু ৰাজস্থান ৰয়েলছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ হকে সমৰ্থন বিচাৰি জনসাধাৰণৰ কাষ চাপিছে। ভিন ভিন দলৰ তাৰকা প্ৰচাৰকসকলে দেশৰ বিভিন্ন স্থানত নিৰ্বাচনী সমাৱেশ আৰু ৰোড শ্বত অংশগ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 102টা সংসদীয় সমষ্টিত সমান্তৰালভাৱে ছিকিমৰ 32খন আৰু অৰুণাচল প্ৰদেশৰ 60খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। নাগালেণ্ডত চুমু কেডিমাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কালি কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাজনীতিৰ সংস্কৃতি, সংজ্ঞা, শৈলী আৰু দৃষ্টিভংগী সলনি কৰি ৰাজনীতিত বিপ্লৱৰ সূচনা কৰিছে। বিজেপিৰ সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত নাগালেণ্ডৰ উন্নয়ন আৰু ৰাজ্যখনক মূলসূঁতিত চামিল কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই চলোৱা প্ৰচেষ্টাত আলোকপাত কৰে। শ্ৰীনাড্ডাই কয় যে চৰকাৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতিৰ অধীনত নাগা শান্তি চুক্তিৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰিব। শ্ৰীনাড্ডাই লগতে দুৰ্নীতিত লিপ্ত হোৱা আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টো আওকাণ কৰাৰ বাবে বিৰোধী পক্ষক তীব্ৰ সমালোচনা কৰে। শ্ৰীনাড্ডাই ভোট লাভ কৰাৰ পাছত জনসাধাৰণক পাহৰি যোৱা দৃষ্টিভংগীৰে নাগালেণ্ডৰ প্ৰগতি আৰু সমৃদ্ধিত বাধা সৃষ্টি কৰাৰ বাবে কংগ্ৰেছক সমালোচনা কৰে। এই অৱহেলা নীতিৰ বাবে কংগ্ৰেছে নাগালেণ্ড বিধানসভাত এখনো আসন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই বুলি বিজেপিৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীত আলোকপাত কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে মোদীৰ দৃষ্টিভংগী অকল এক্ট ইষ্টতে সীমাবদ্ধ হৈ থকা নাই, বৰং তেওঁ অঞ্চলটোক দক্ষিণ এছিয়া আৰু পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ বাবে অহৰহ চেষ্টা চলাই আছে। অংশ লৈ এন ডি পি পিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই কয় যে এন ডি এ চৰকাৰে নাগা ৰাজনৈতিক গোটসমূহৰ সৈতে পৰিকাঠামো চুক্তি আৰু সহমতৰ স্থিতিত স্বাক্ষৰ কৰি নাগা ৰাজনৈতিক বিষয়সমূহক নতুন পৰ্যায়লৈ লৈ গৈছে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি ৰাজস্থানৰ আলোৱাৰত বিজেপিৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী সভাত ভাগ লৈ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 10 বছৰত অসম্ভৱ যেন লগা ভালেমান কাম সম্পূৰ্ণ হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী 25 বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুতি কৰিছে, সেয়েহে তেওঁক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ দিব লাগে। তেওঁ কয় যে কংগ্ৰেছৰ শাসনকালত দেশৰ আভ্যন্তৰীণ সুৰক্ষা পৰিস্থিতি বেয়া আছিল। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় মোদী চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰি আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাইও কালি বিজেপিৰ প্ৰাৰ্থীৰ হকে বিভিন্ন স্থানত প্ৰচাৰ চলায়। হনুমানগড় জিলাৰ ভদ্ৰাত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীশৰ্মাই কয় যে তেওঁৰ চৰকাৰে প্ৰশ্নকাকত ফাদিল চক্ৰৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে কালি ঢলপুৰৰ বছয় নবাবত এখন নিৰ্বাচনী সভাত ভাগ লয়। দলৰ ৰাজ্যিক সভাপতি গোবিন্দ সিং দোতাচাৰা আৰু জ্যেষ্ঠ নেতা শচীন পাইলটেও কালি ভিন ভিন স্থানত নিৰ্বাচনী সভাক সম্বোধন কৰে। ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা গণ্ডিয়া সংসদীয় সমষ্টিত এখন নিৰ্বাচনী সভাক সম্বোধন কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মূলসূঁতিৰ সংবাদ মাধ্যমে কৰ্ম সংস্থাপনহীনতা আৰু বৰ্ধিত মুদ্ৰাস্ফীতিৰ দৰে বিষয়সমূহক একাষৰীয়া কৰিছে। তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীয়েও এনে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ প্ৰতি কাণসাৰ নিদিয়া বুলি অভিযোগ উত্থাপন কৰে। ইপিনে বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতীয়ে হৰিদ্বাৰত এটা নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লক্ষীমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতীয় সংবিধানৰ প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 134 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আম্বেদকাৰ জয়ন্তী উপলক্ষে সংসদ ভৱনৰ প্ৰাংগণত মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত নেতাগৰাকীৰ মূৰ্তিত পুষ্পাৰ্ঘ্য নিবেদন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে ডঃ বি আৰ আম্বেদকাৰৰ জন্মবাৰ্ষিকী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ এটা বাৰ্তাত কয় যে সামাজিক পৰিৱৰ্তনৰ সোঁতা আৰু বহুমুখী ব্যক্তিত্বৰ ধনী বাবা চাহেব আম্বেদকাৰ এগৰাকী ন্যায়বিদ, শিক্ষাবিদ, অৰ্থনীতিবিদ, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেতা হিচাপে অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ কয় যে সাংবিধানিক ব্যৱস্থাৰ প্ৰতি তেওঁৰ বিশ্বাস আজিও ভাৰতীয় গণতন্ত্ৰ আৰু সুশাসনৰ ভেটিৰূপে পৰিগণিত হৈ আছে। ডঃ আম্বেদকাৰে ক্ষমতাপূৰ্ণ সমাজ প্ৰতিষ্ঠা কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু গোটেই জীৱন ধৰি দলিতসকলৰ উন্নয়নৰ হকে কাম কৰিছিল বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে ডঃ আম্বেদকাৰৰ আদৰ্শৰাজি গ্ৰহণ কৰি দেশৰ সৰ্বাম্মক উন্নয়নৰ বাবে সমূহীয়াভাৱে কাম কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে নিজৰ বাৰ্তাত কয় যে ভাৰতবৰ্ষৰ মহান সন্তান ডঃ আম্বেদকাৰ অকল ভাৰতীয় সংবিধানৰ প্ৰণেতাই নাছিল, বৰং সামাজিক ন্যায়ৰো সমৰ্থক আছিল। তেওঁ কয় যে সামাজিক বৈষম্য আৰু অসমতা দূৰ কৰাৰ বাবে আম্বেদকাৰে চলোৱা অক্লান্ত প্ৰচেষ্টাই প্ৰজন্ম প্ৰজন্ম ধৰি জনসাধাৰণক অনুপ্ৰেৰণা যোগাই যাব। আম্বেদকাৰে আইনৰ শাসন, জনসাধাৰণৰ স্বতন্ত্ৰতা, লিংগ সমতা আৰু উপান্ত শ্ৰেণীসমূহৰ সবলীকৰণৰ প্ৰসাৰত সহায়ক হোৱা সাংবিধানিক পৰিকাঠামোৰ জৰিয়তে এখন সমতাবাদী ভাৰতবৰ্ষ গঢ়াৰ বাবে সামাজিক পৰিৱৰ্তনৰ নেতৃত্ব বহন কৰিছিল বুলি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে কৰ্ণাটকলৈ যাব। বিয়লিৰ ভাগলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে মহীশূৰত এখন ৰাজহুৱা সভাত ভাষণ দিব। এই নিৰ্বাচনী প্ৰচাৰ সভাত মহীশূৰ, চামৰাজানগৰ, মণ্ডিয়া আৰু হাছান লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে তেওঁ ৰাজ্যখনৰ উপকূলীয় চহৰ মাংগালুৰুৰ এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। চহৰখনৰ শ্ৰীনাৰায়ণ গুৰুচক্ৰৰ পৰা নৱভাৰত চক্ৰলৈ এই ৰোড শ্বৰ আয়োজন কৰা হৈছে। লোকসভা নিৰ্বাচনৰ বাবে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে 16 প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত গুজৰাটৰ 4, হিমাচল প্ৰদেশৰ 2, চণ্ডীগড়ৰ 1 আৰু ওড়িশাৰ 9 প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হৈছে। চণ্ডীগড় লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মাণ্ডি সমষ্টিৰ বাবে হিমাচল প্ৰদেশৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। এই সমষ্টিটোৰ পৰা বিজেপিৰ হৈ অভিনেত্ৰী কংগনা ৰাণাৱত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ওড়িশাৰ বালাচুৰ সমষ্টিৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীকান্ত জেনাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আনহাতে গুজৰাট বিধানসভাৰ উপ নিৰ্বাচনৰ বাবেও কংগ্ৰেছে 4 প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে। ৰাজস্থান ৰয়েলছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পঞ্জাব কিংছক 3 পৰাস্ত কৰে। খেলখনত পঞ্জাবে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 8 বিনিময়ত 147 কৰে। ৰাজস্থানৰ হৈ কেশৱ মহাৰাজ আৰু অৱেশ খানে 2 উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 19 আৰু 5 বলত 7 উইকেট হেৰুৱাই 152 কৰে। পঞ্জাব কিংছৰ হৈ কিগাছু ৰবাডা আৰু ছেম কুৰেনে 2 উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 আৰম্ভ হ'ব। ভাৰতৰ ৰাধিকা আৰু শিৱানী পাৰে কাৰ্গিস্তানৰ বিছকেকত অনুষ্ঠিত এছীয় মল্লযুদ্ধ প্ৰতিযোগিতাৰ কালি তৃতীয় দিনা মহিলাৰ 68 আৰু 50 ওজন শাখাত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছে। ৰাধিকাই ফাইনেলত বৰ্তমানৰ বিশ্ব চেম্পিয়ন জাপানৰ নোনোকা আজুকিৰ হাতত 15-2 ফলাফলত পৰাজিত হয়। শিৱানী পাৰে কোৱাৰ্টাৰ ফাইনেলত চীনৰ জিকি ফেঙৰ হাতত 4-0 ফলাফলত পৰাভূত হৈ ব্ৰঞ্জৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছে যে প্ৰধানমন্ত্ৰীয়ে ৰাজনীতিৰ সংস্কৃতি, সংজ্ঞা, শৈলী আৰু দৃষ্টিভংগী সলনি কৰি ৰাজনীতিত বিপ্লৱৰ সূচনা কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মূলসূঁতিৰ সংবাদ মাধ্যমে কৰ্ম সংস্থাপনহীনতা আৰু বৰ্ধিত মুদ্ৰাস্ফীতিৰ দৰে বিষয়সমূহক একাষৰীয়া কৰা বুলি মন্তব্য কৰিছে। আৰু ৰাজস্থান ৰয়েলছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পঞ্জাব কিংছক 3 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।